নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 457 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। তিৰুভাৱ তিথি উপলক্ষে আয়োজন কৰা মুকলি সভাত প্ৰবীণ গান্ধীবাদী নেতা হেমভাই উপস্থিত থাকি গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোকে আগুৱাই যাবলৈ আহান জনায়। বজালি আধ্যামিক গীতা সত্ৰৰ সত্ৰাধিকাৰ মথুৰামোহন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নগাঁও ননৈ কলেজৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ বসন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বৰাক উপত্যকাতো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 457 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ভক্তসকলে ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰীভূমি জিলাৰ বৰগোলাৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত এই উপলক্ষে নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। ডিব্ৰুগড়ৰ নামচাং চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ ঘোষক 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা সদৰি কৰিছে। বাৰ্তাটোত তেওঁ কয় যে এই সন্মানে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰাই নহয়, চাহবাগিচা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনলৈও আশাৰ বাৰ্তা বহন কৰিছে। এই কৃতিত্বই ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে শৈক্ষিক সমাজখনক অনুপ্ৰেৰণা যোগাব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2023 চনত দেৱজিৎ ঘোষ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰে সন্মানিত হৈছিল। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত শীঘ্ৰেই 2000 ঠিকাভিত্তিক পদত নিযুক্তি দিয়া হ'ব। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি বজালি জিলাৰ পাঠশালাত আয়োজিত এটা অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অহা 2-3 মাহৰ ভিতৰত সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে এই নিযুক্তি প্ৰদান কৰা হ'ব। বাক্সা জিলাৰ শালবাৰীস্থিত হস্ততাঁত বস্ত্ৰশিল্পৰ কাৰ্যালয়ত আজি শালবাৰী জিলা UPPLৰ TCLCCৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে 20 শিপিনীক জেকাৰ মেচিন বিতৰণ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানৰ আৰম্ভণিতে শিপিনীসকলক লৈ এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়। চৰকাৰৰ জেকাৰ মেচিন প্ৰদান আঁচনিৰ জৰিয়তে শিপিনীসকল স্বাৱলম্বী হ'ব পাৰিব বুলি আশা কৰা হৈছে। যোৰহাট জিলা কৃষি আৰু ৰাজহ বিভাগৰ যৌথ উদ্যোগত ভূমিৰ নামজাৰি সম্পৰ্কীয় সমস্যাৰ তৎকালীন সমাধানৰ লগতে কৃষক পঞ্জীয়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা জিলাখনত কৃষি ৰাজহ আদালতৰ ব্যৱস্থা কৰা হৈছে। এই আদালতৰ অধীনত জিলাখনৰ প্ৰতিটো ৰাজহচক্ৰৰ প্ৰতিখন ৰাজহ গাঁও সামৰি লোৱা হ'ব। নামজাৰি সম্পৰ্কীয় সমস্যাৰ বাবে যিসকল কৃষকে এতিয়ালৈকে পঞ্জীয়ন কৰিব পৰা নাই তেওঁলোকক নিকটৱৰ্তী শিবিৰলৈ আহি ভূমি সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। উল্লেখযোগ্য যে কৃষি ৰাজহ আদালত তথা কৃষক পঞ্জীয়নৰ শিবিৰসমূহত উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটিৰ নামজাৰি, মাটিৰ নথিত নাম শুধৰণি, একচনীয়া পত্ৰাৰ পৰা ম্যাদী পত্ৰালৈ পৰিৱৰ্তন অথবা বছৰেকীয়া পত্ৰাৰ পৰা সাময়িক পত্ৰালৈ পৰিৱৰ্তন, ই খাজনাৰ লগতে ভূমি সম্পৰ্কীয় আন কেইবাটাও সেৱা আগবঢ়োৱা হ'ব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ জাগৃতি আঁচনিৰ অধীনত মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি পূব মাজুলীৰ মুদৈ গাঁৱৰ পুণ্যালয়ত এখন আইন সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সন্দীপ কৌশিক, জিলা মুখ্য আইন প্ৰতিৰক্ষা অধিবক্তা বুদ্ধেশ্বৰ পামেগাম আৰু প্ৰাধিকৰণৰ বিষয়ববীয়াসকলে আইন সম্পৰ্কীয় বহু বিষয় ৰাইজক অৱগত কৰে। গুৱাহাটীৰ বেটকুচি হাইস্কুলৰ ছোৱালীৰ দলটোৱে 64 সংখ্যক সুব্ৰত কাপ আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় বায়ুসেনাই আয়োজন কৰা প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অসমৰ দলটোৱে কেৰালাৰ লাল বাহাদুৰ শাস্ত্ৰী মেমৰিয়েল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছোৱালীৰ দলটোক 4-1 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত চলি থকা 17 অনুৰ্ধৰ প্ৰতিযোগিতাখনত বেটকুচি হাইস্কুলৰ দলটোৰ হৈ মেৰী মেছে 3 গ'ল দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গ্ৰুপৰ অন্তিমখন খেলত অসমৰ ছোৱালীৰ দলটোৱে শ্ৰীলংকা ফুটবল ফেডাৰেচনৰ ছোৱালীৰ দলটোক 6-0 পৰাস্ত কৰিছিল। যোৰহাট জিলাৰ তিতাবৰৰ বিশিষ্ট সমাজকৰ্মী নামৰূপ সাৰ কাৰখানাৰ অৱসৰপ্ৰাপ্ত অভিযন্তা আতিকুৰ ৰহমানৰ আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।